বাতৰি সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষ সুস্থিৰতা আৰু সংবেদনশীলতাৰ প্ৰতীক হৈ উঠিছে বুলি দাবী কৰিছে। এটা শক্তিশালী আৰক্ষী বাহিনীয়েহে এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়িব পাৰে আৰু এয়াই চৰকাৰৰ লক্ষ্য বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। GST সংস্কাৰৰ ফলত দেশৰ যান বাহন খণ্ড সুৰক্ষিত হৈছে। জাপানৰ সংসদে নতুন ইতিহাসৰ সূচনা কৰি ছানায়ে তাকাইছিক দেশখনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচন কৰিছে। আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি দক্ষিণ আফ্ৰিকা পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সমগ্ৰ বিশ্ব ভালেমান বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ সময়ত ভাৰতবৰ্ষ সুস্থিৰতা আৰু সংবেদনশীলতাৰ প্ৰতীক হৈ উঠিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰিছে। দেৱালী উপলক্ষে দেশৰ জনসাধাৰণলৈ লিখা এখন পত্ৰত শ্ৰীমোদীয়ে কয় যে ভাৰত অদূৰ ভৱিষ্যতে বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থব্যৱস্থা হোৱাৰ দিশত অগ্ৰসৰ হৈছে। বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ এই যাত্ৰাত দেশৰ নাগৰিক হিচাপে ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য পালন কৰাটো সকলোৰে প্ৰাথমিক দায়িত্ব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। এটা শক্তিশালী আৰক্ষী বাহিনীয়েহে এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়িব পাৰে আৰু এয়া চৰকাৰৰ লক্ষ্য বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। আৰক্ষীৰ স্মৃতি দিৱস উপলক্ষে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে সেনাবাহিনী আৰু আৰক্ষী বাহিনীৰ মঞ্চ ভিন ভিন হ'ব পাৰে, কিন্তু তেওঁলোকৰ মিছন এটাই আৰু সেয়া হৈছে ৰাষ্ট্ৰীয় সুৰক্ষা। তেওঁ কয় যে সেনাবাহিনীয়ে দেশক সুৰক্ষিত কৰে আৰু আৰক্ষীয়ে সমাজক সুৰক্ষিত কৰে। সেনাবাহিনীয়ে ভৌগোলিক অখণ্ডতা নিশ্চিত কৰাৰ বিপৰীতে আৰক্ষীয়ে দেশৰ সামাজিক সংহতি সুৰক্ষিত কৰে বুলি শ্ৰীসিঙে মন্তব্য কৰে। তেওঁ কয় যে বৰ্তমান আৰক্ষীয়ে সমাজত শান্তি শৃংখলা বৰ্তাই ৰখাৰ লগতে ধাৰণাৰ বিৰুদ্ধেও যুঁজ দিবলগীয়া হয়। তেওঁ সশস্ত্ৰ বাহিনী আৰু আৰক্ষী বাহিনীসমূহক ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্তম্ভ বুলি অভিহিত কৰে। সমাজত নতুন নতুন অপৰাধ, সন্ত্ৰাসবাদ আৰু আদৰ্শবাদৰ যুঁজৰ সূচনা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে অপৰাধ অধিক সংগঠিত, ধূসৰ তথা জটিল হৈ উঠিছে আৰু দেশৰ সুস্থিৰতাৰ লগতে আস্থা নাইকিয়া কৰি সমাজত অশান্তি সৃষ্টি কৰা ইয়াৰ মূল উদ্দেশ্য। অপৰাধ ৰোধ কৰাৰ আনুষ্ঠানিক দায়িত্ব পালনৰ লগতে সমাজত আস্থা বৰ্তাই ৰখাৰ নৈতিক দায়িত্ব পালন কৰাৰ বাবে শ্ৰীসিঙে আৰক্ষী বাহিনীক ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে আৰক্ষী, CRPF, BSF আৰু স্থানীয় প্ৰশাসনৰ সন্মিলিত প্ৰচেষ্টাৰ বাবেই বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত এলেকাসমূহত সমস্যা অধিক গুৰুতৰ হ'ব পৰা নাই আৰু সেই অঞ্চলৰ জনসাধাৰণে সকাহ লাভ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে অহা বছৰ মাৰ্চৰ ভিতৰত বাওঁপন্থী উগ্ৰবাদৰ সমস্যাৰ সমাধান হ'ব বুলি আস্থা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এই বছৰ কেইবাগৰাকীও শীৰ্ষ নক্সালবাদী নেতাক নিধন কৰা হৈছে আৰু বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত জিলাৰ সংখ্যা চকুত লগা ধৰণে হ্ৰাস পাইছে। এসময়ত বাওঁপন্থী উগ্ৰবাদৰ বাবে বেয়াকৈ ক্ষতিগ্ৰস্ত এলেকাসমূহো সম্প্ৰতি বিকাশৰ কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি চোৱাংচোৱা ব্যুৰৰ সঞ্চালক তপন কুমাৰ ডেকাই কয় যে যোৱা বছৰ কৰ্তব্য সম্পাদনৰ সময়ত 191গৰাকী আৰক্ষী কৰ্মীয়ে প্ৰাণ হেৰুৱাইছে। তেওঁ কয় যে স্বাধীনতা লাভৰে পৰা কৰ্তব্য সম্পাদনৰ খাতিৰত মুঠ 36,684গৰাকী আৰক্ষী কৰ্মীয়ে চৰম বলিদান দিছে। অনুষ্ঠানত কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰী বন্দী সঞ্জয় কুমাৰ, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাসমূহৰ মুৰব্বীসকলো উপস্থিত থাকে। এই উপলক্ষে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু দিল্লী আৰক্ষীয়ে যৌথ কুচকাৱাজৰো আয়োজন কৰে। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে আজি আৰক্ষীৰ স্মৃতি দিৱস উপলক্ষে আৰক্ষী কৰ্মীসকলৰ অদম্য সাহস আৰু চৰম বলিদানৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে দেশৰ সুৰক্ষা আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি আৰক্ষী কৰ্মীসকলৰ অভূতপূৰ্ব প্ৰতিশ্ৰুতিবদ্ধতা সন্মানৰ উৎসস্বৰূপ। তেওঁ কয় যে যিকোনো সংকট আৰু মানৱীয় আৱশ্যকতাৰ সময়তো সেৱাৰ প্ৰতি প্ৰদৰ্শন কৰা নিষ্ঠা তথা তৎপৰতাৰে আৰক্ষীয়ে সাহসিকতা, দয়া, কৰুণা আৰু কৰ্তব্যনিষ্ঠাৰ নিদৰ্শন দেখুৱাই আহিছে। লাডাখত হট স্প্ৰিংছত অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত চীনা বাহিনীয়ে চলোৱা অতৰ্কিত আক্ৰমণত প্ৰাণ হেৰুওৱা 10গৰাকী বীৰ আৰক্ষী কৰ্মীলৈ শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে প্ৰতি বছৰে 21 অক্টোবৰৰ দিনটো আৰক্ষী স্মৃতি দিৱস হিচাপে পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 26 অক্টোবৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব মন কী বাতৰ 127 সংখ্যক খণ্ড। জনসাধাৰণে 1800-117800 বিনামূলীয়া নম্বৰত ফোন কৰি এই খণ্ডটিৰ বাবে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদীয়ে পাৰো MyGov মুকলি মঞ্চৰ যোগেদিও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। আগ্ৰহী শ্ৰোতাই 24 অক্টোবৰ পৰ্যন্ত দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা GST অৰ্থাৎ সামগ্ৰী আৰু সেৱাকৰ সঞ্চয় উৎসৱ যোৱা 22 ছেপ্টেম্বৰত আৰম্ভ হৈছে। ইয়াৰ পৰা সমাজৰ সকলো শ্ৰেণীৰ লোক লাভান্বিত হৈছে। দেশৰ যান বাহন খণ্ডৰ সুদৃঢ়কৰণৰ ক্ষেত্ৰত জি এছ টি সংস্কাৰৰ সুফল দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ অধীনত চৰকাৰে যান বাহন খণ্ডৰ বাবে কৰ সকাহৰ ঘোষণা কৰিছে। কৰৰ নতুন গাঁথনি অনুসৰি 1800 চিচিতকৈ কম ক্ষমতাযুক্ত ইঞ্জিন বিশিষ্ট ট্ৰেক্টৰৰ ওপৰত 5 আৰু 1800 চিচিতকৈ অধিক ক্ষমতাযুক্ত ইঞ্জিনৰ ট্ৰেক্টৰৰ ক্ষেত্ৰত 18% কৰ আৰোপ কৰা হৈছে। টায়াৰ আৰু গিয়েৰৰ দৰে ট্ৰেক্টৰ নিৰ্মাণত ব্যৱহৃত যন্ত্ৰাংশৰ ওপৰত আৰোপিত কৰ 5% হ্ৰাস কৰা হৈছে। বাছ আৰু ট্ৰাক তথা ডেলিভাৰী বাহনকে ধৰি বাণিজ্যিক সামগ্ৰী পৰিবহণ বাহনৰ ওপৰত আৰোপিত কৰো 18% হ্ৰাস কৰা হৈছে। ইয়াৰ পূৰ্বে এনে গাড়ীসমূহৰ ক্ষেত্ৰত 28% কৰ আৰোপ কৰা হৈছিল। চৰকাৰে লগতে মটৰ গাড়ী আৰু বাইক নিৰ্মাণৰ বাবে ব্যৱহৃত যন্ত্ৰাংশৰ ক্ষেত্ৰত আৰোপিত কৰ 18% কম কৰিছে। একেদৰে বাইক আৰু সৰু গাড়ীৰ ওপৰত আৰোপিত কৰো 10% হ্ৰাস কৰা হৈছে। কৰৰ হাৰ হ্ৰাস কৰাৰ ফলত এনে গাড়ীসমূহ বহনসাধ্য হৈ পৰিছে আৰু যন্ত্ৰাংশসমূহৰ চাহিদাও বৃদ্ধি হৈছে। বাহনসমূহৰ কৰ যুক্তিসংগত কৰাৰ ফলত পৰিবহণ ব্যয় হ্ৰাস পাইছে আৰু ৰপ্তানিৰ ক্ষেত্ৰখন অধিক প্ৰতিযোগিতামূলক হৈ উঠিছে। জাপানৰ সংসদে নতুন ইতিহাসৰ সূচনা কৰি ছানায়ে টাকাইছিক দেশখনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচন কৰিছে। লিবাৰেল ডেমক্ৰেটিক পাৰ্টীৰ নেত্ৰী টাকাইছিয়ে পুৰণি মিত্ৰদল কমিটৰ পৰা আঁতৰি অহাৰ পাছত জাপান ইন ইনোভেশ্যন পাৰ্টি জে আই পিৰ সৈতে নতুন এখন চৰকাৰ গঠন কৰিব। তেওঁ আজি বিয়লি আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব। টাকাইছিয়ে দেশখনৰ উচ্চ সদনত প্ৰয়োজনীয় ভোটতকৈ মাত্ৰ 1টা ভোট বেছি অৰ্থাৎ 125টা ভোট লাভ কৰে। ইয়াৰ পূৰ্বে তেওঁ নিম্ন সদনত 237টা ভোট লাভ কৰিছিল। নিম্ন সদনত তেওঁক 233টা ভোটৰ আৱশ্যক আছিল। টাকাইছিয়ে একতাৰ সংকেত দি সকলো প্ৰধান প্ৰতিদ্বন্দ্বীক অন্তৰ্ভুক্ত কৰি মন্ত্ৰীসভা গঠন কৰিছে। এই অনুসৰি চিনজিৰ' কইজুমি প্ৰতিৰক্ষা মন্ত্ৰী হয়াচি য়শিমাছা অভ্যন্তৰীণ পৰিক্ৰমা আৰু যোগাযোগ মন্ত্ৰী তোছিমিৎসু মোটেগি বিদেশ মন্ত্ৰী চুটচুকি কাইটামা দেশখনৰ পৰৱৰ্তী বিত্তমন্ত্ৰী হ'ব। নতুন এল ডি পি জে আই পি মিত্ৰজোঁটে অৰ্থনৈতিক সংস্কাৰ ৰাষ্ট্ৰীয় সুৰক্ষা শক্তি আৰু বিদেশ নীতিত বিশেষ গুৰুত্ব আৰোপ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছানে টাকাইছিক অভিনন্দন জনাইছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে ভাৰত জাপান বিশেষ কৌশলগত আৰু গোলকীয় সহযোগিতা সুদৃঢ় কৰাৰ বাবে টাকাইছিৰ সৈতে ঘনিষ্ঠ সহযোগিতাৰে কাম কৰিবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে। ভাৰত প্ৰশান্ত মহাসাগৰ আৰু ইয়াৰ ওচৰৰ অঞ্চলসমূহত শান্তি সুস্থিৰতা আৰু সমৃদ্ধিৰ বাবে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হোৱাটো জৰুৰী বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দক্ষিণ আফ্ৰিকা পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 3 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা নবী মুম্বাইৰ ডঃ ডি ৱাই পাটিল স্পৰ্টছ একাডেমীত অনুষ্ঠিত এখন খেলত শ্ৰীলংকাই বাংলাদেশক 7 ৰাণত পৰাস্ত কৰে। টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ শ্ৰীলংকাই 48 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 202 ৰাণ কৰে। প্ৰত্যুত্তৰত বাংলাদেশে 45 অভাৰ আৰু 1টা বলত 4 উইকেটৰ বিনিময়ত 176 ৰাণৰ শক্তিশালী প্ৰদৰ্শন কৰে যদিও অৱশেষত নিৰ্ধাৰিত অভাৰত 9টা উইকেট হেৰুৱাই 195 ৰাণহে কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষ সুস্থিৰতা আৰু সংবেদনশীলতাৰ প্ৰতীক হৈ উঠিছে বুলি দাবী কৰিছে। এটা শক্তিশালী আৰক্ষী বাহিনীয়েহে এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়িব পাৰে আৰু এয়া চৰকাৰৰো লক্ষ্য বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। জি এছ টি সংস্কাৰৰ ফলত দেশৰ যান বাহন খণ্ড উপকৃত হৈছে। জাপানৰ সংসদে নতুন ইতিহাসৰ সূচনা কৰি ছানায়ে টাকাইছিক দেশখনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচন কৰিছে। আৰু আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি দক্ষিণ আফ্ৰিকা পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।